وَمَا مِن دَابَّةٍ فِي الْأَرْضِ إِلَّا عَلَى اللَّهِ رِزْقُهَا وَيَعْلَمُ مُسْتَقَرَّهَا وَمُسْتَوْدَعَهَا كُلٌّ فِي كِتَابٍ مُبِينٍ.
আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব হৈছে কেৱল আল্লাহৰেই, আৰু তেওঁ সেইবোৰৰ স্থায়ী আৰু অস্থায়ী অৱস্থিতি সম্পৰ্কেও অৱহিত। প্ৰতিটো বিষয় সুস্পষ্ট কিতাপত অৰ্থাৎ লৌহে মাহফুজত লিপিবদ্ধ আছে।